এয়া আকাশবাণী বাতৰি পৰিচয় গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজিৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সপ্তদশ লোকসভা ভংগ কৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বাসগৃহত আজি কেন্দ্ৰত নতুন চৰকাৰ গঠনৰ সপক্ষত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰাৰ বাবে এন ডি এ মিত্ৰ দলৰ নেতাসকলৰ এখন বৈঠকত অনুষ্ঠিত হয়। দিল্লীৰ এখন আদালতে সুৰা নীতি কেলেংকাৰী সংক্ৰান্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৰ্বৰ্তী জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা নীটৰ ফলাফল ঘোষণা কৰা হৈছে আৰু ভাৰতে আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সপ্তদশ লোকসভা ভংগ কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে ৰাষ্ট্ৰপতিক ততালিকে কাৰ্যকৰী হোৱাকৈ সপ্তদশ লোকসভা ভংগ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত বিদায়ী কেবিনেট মন্ত্ৰীসকলৰ সন্মানাৰ্থে নৈশ ভোজৰ আয়োজন কৰিছে। ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্ত্ৰী পৰিষদসহ শ্ৰীমতী মুৰ্মুক পদত্যাগ পত্ৰ অৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে বিগত দহ বছৰত চৰকাৰে জনসাধাৰণৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে, এই ধাৰা পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি তেওঁ মন্তব্য কৰে। জয় পৰাজয় ৰাজনীতিৰ এটা অংশ বুলিও তেওঁ উল্লেখ কৰে। বিগত দহ বছৰত কেন্দ্ৰীয় মন্ত্ৰীসকলে শ্ৰেষ্ঠখিনি উজাৰি কাম কৰাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰী, ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱালকে ধৰি আন কেবিনেট মন্ত্ৰী উপস্থিত থাকে। কালি ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত এন ডি এ জয়ী হোৱাৰ পাছতে আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। দিল্লীৰ এখন আদালতে সুৰা নীতি কেলেংকাৰী সংক্ৰান্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৰ্বৰ্তী জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী ৱাজেদাই আজি চিকিৎসাজনিত কাৰণত সাতদিনৰ বাবে অন্তৰ্বৰ্তী জামিন বিচাৰি কেজৰিৱালে জনোৱা আবেদন অগ্ৰাহ্য কৰে। ন্যায়ালয়ে তিহাৰ কাৰাগাৰত বিষয়াসকলক ন্যায়িক জিম্মাৰ সময়ত কেজৰিৱালৰ চিকিৎসা আৱশ্যকতাৰ যত্ন ল'বলৈ নিৰ্দেশ দিয়ে। শ্ৰীকেজৰিৱালৰ নিয়মীয়া জামিন আবেদন সন্দৰ্ভত সাতদিনত শুনানি হ'ব। আজি কিছু সময় পূৰ্বে আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকল নতুন দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত উপস্থিত হৈছে। তেওঁলোকৰ নতুন চৰকাৰ গঠনৰ কৌশলসমূহ সন্দৰ্ভত আলোচনাত মিলিত হৈছে। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁট চৰকাৰ গঠনক লৈ কৌশল যুগুত কৰাৰ বাবে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীৰ বাসগৃহত অনুষ্ঠিত এন ডি এৰ মিত্ৰ দলসমূহৰ নেতাসকলৰ বৈঠকত কেন্দ্ৰত নতুন চৰকাৰ গঠনৰ ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰা হয়। বৈঠকত এন ডি এৰ নেতাসকলে নৰেন্দ্ৰ মোদীক মিত্ৰজোঁটৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰে। এন ডি এৰ নেতাসকলে এটা প্ৰস্তাৱযোগে দুখীয়া জনসাধাৰণ, মহিলা, যুৱ প্ৰজন্ম, খেতিয়ক আৰু সমাজৰ নিপীড়িত শ্ৰেণীৰ সেৱাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত তেলেগু দেশম পাৰ্টীৰ মুৰববী এম চন্দ্ৰবাবু নাইডু, জনতা দল ইউনাইটেডৰ মুৰববী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, লোক জনশক্তি দল ৰামবিলাস গোটৰ মুৰববী চিৰাগ পাছোৱান, আপনা দলৰ নেত্ৰী অনুপ্ৰিয়া পেটেল, আৰ এল ডিৰ মুৰববী জয়ন্ত চৌধুৰী, জে ডি এছ এইচ ডিৰ কুমাৰস্বামী, হিন্দুস্তানী আৱামী মৰ্চাৰ নেতা জিতাৰাম মাঝি, জনসেৱা পাৰ্টীৰ নেতা পৱন কল্যাণ আৰু অন্যান্য মিত্ৰ দলৰ নেতাসকলৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ লগতে নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে। ৰাষ্ট্ৰপতিয়ে পদত্যাগ গ্ৰহণ কৰে আৰু নতুন চৰকাৰ গঠন নোহোৱালৈকে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলক কাম কাজ চলাই নিবলৈ আহান জনায়। প্ৰধানমন্ত্ৰীয়ে আজি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰকো সাক্ষাৎ কৰে। বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ সাংসদসকলৰ এখন বৈঠক নতুন দিল্লীত অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ কথা আছে। বিজেপি, টি ডি পি, জে ডি ইউ, এল জে টি আৰ, শিৱসেনা ছিনগুন আৰু এন ডি এ মিত্ৰজোঁটৰ অন্য অংশীদাৰী দলৰ নৱ নিৰ্বাচিত সাংসদসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম নামভৰ্তিৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নীটৰ ফলাফল আজি ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ঘোষণা কৰা ফলাফল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ 37,667গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাৰ্থীসকলৰ ভিতৰত 3,769গৰাকীয়ে অসমীয়া ভাষাত পৰীক্ষা লিখিছিল। আনহাতে এইবছৰ ৰাজস্থানৰ 11গৰাকী পৰীক্ষাৰ্থীয়ে সৰ্বাধিক নম্বৰ লাভ কৰি শীৰ্ষস্থানত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে ৰাজ্যখনৰ দলৰ অসন্তোষজনক প্ৰদৰ্শনৰ পূৰ্ণ দায়িত্ব মূৰ পাতি লৈছে। কেন্দ্ৰীয় নেতৃবৰ্গে অনুমতি প্ৰদান কৰিলে উপ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ প্ৰস্তাৱ আগবঢ়াই শ্ৰীফাড়নৱিছে কয় যে পদত্যাগৰ পাছত তেওঁ ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবদ অধিক সময় দিবলৈ সমৰ্থ হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলৰ পৰা মনোনয়ন বিচাৰিছে। যোগ্যতা সম্পন্ন প্ৰাৰ্থীসকলে https://awards/gov.in অনলাইন পৰ্টেলত অহা 31 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব। আবেদনকাৰীয়ে আবেদনৰ প্ৰতিলিপি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। উল্লেখযোগ্য যে সাহসিকতা, ক্ৰীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, পৰিৱেশ, কলা আৰু সংস্কৃতিৰ লগতে উদ্ভাৱনমূলক দিশত অৰিহণা যোগোৱা নিৰ্বাচিত শিশুসকলক নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে এই পুৰস্কাৰ প্ৰদান কৰিব। লোকসভা সচিবালয়ে অষ্টাদশ লোকসভাৰ নতুন সদস্যসকলক আদৰণি জনোৱাৰ বাবে সাজু হৈছে। সচিবালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে সদস্যসকলক আদৰণি জনোৱাৰ বাবে আৰু বাধাৰহিত পঞ্জীয়ন সুনিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। সময় ৰাহি কৰা আৰু কাগজবিহীন ডিজিটীয় প্ৰক্ৰিয়া প্ৰয়োগৰ উদ্দেশ্যে সংহত অনলাইন ছফটৱেৰৰ জৰিয়তে নৱনিৰ্বাচিত সদস্যসকলৰ পঞ্জীয়ন সম্পন্ন কৰা হ'ব। একেদৰে নৱনিৰ্বাচিত সদস্যসকলক SBI বেংক একাউণ্ট খোলা, স্থায়ী পৰিচয় পত্ৰ, কেন্দ্ৰীয় চৰকাৰী স্বাস্থ্য কাৰ্ড প্ৰদান কৰাৰ লগতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সচিবালয়ে কৈছে যে আজিৰে পৰা 14 জুনলৈ সপ্তাহৰ 7টা দিনতে পুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ এই প্ৰক্ৰিয়া মুকলি থাকিব। অনাগত 7 দিনত উত্তৰ পূব অঞ্চল, উপ হিমালয়, পশ্চিমবংগ আৰু ছিকিমত ধুমুহা গাজনিৰে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি জম্মু কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, হিমাচল প্ৰদেশ, উত্তৰাখণ্ডতো একেধৰণৰ পৰিস্থিতিৰ সম্ভাৱনা আছে। অহা 2-3 দিনত পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ধুমুহা গাজনিৰে পাতলীয়া বৰষুণ আৰু ধুডিৰ ধুমুহা অহাৰ সম্ভাৱনা আছে। দূৰসংযোগ বিভাগে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ তথা উদ্যোগ 4.0 ৰূপান্তৰকৰণক সকাহ দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ হাতত লৈছে। 5G আৰু 6G প্ৰযুক্তিৰ আগমনৰ লগে লগে ডিজিটেল ৰূপান্তৰকৰণক আগবঢ়াই নিয়াৰ বাবে উদ্যোগসমূহ প্ৰস্তুত কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উদ্যোগ 4.0 বেছলাইন সমীক্ষাই উত্তৰ আৰু দক্ষিণ ভাৰতৰ 5টাকৈ খণ্ড সামৰি লোৱাৰ চেষ্টা কৰিব। ভাৰতে আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। নিউয়ৰ্কৰ নাছাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ যোৱা নিশা ডালাছত অনুষ্ঠিত এখন খেলত নেডাৰলেণ্ডছে নেপালত 6-0 পৰাস্ত কৰে। খেলখনত নেপালে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰাই 106 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি 7টা লোকসভা ভংগ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীৰ বাসগৃহত আজি কেন্দ্ৰত নতুন চৰকাৰ গঠনৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰাৰ বাবে NDA মিত্ৰদলৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। দিল্লীৰ এখন আদালতে পুৰা নীতি কেলেংকাৰী সংক্ৰান্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৰ্বৰ্তী জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা নীটৰ ফলাফল ঘোষণা কৰা হৈছে আৰু ভাৰতে আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব।